নমস্কাৰ, সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীয়ে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী দলৰ সৈতে বৈঠকত মিলিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। শ্ৰীগুপ্তাই সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে ছিংগাপুৰ প্ৰশাসনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে আৰু 21 অক্টোবৰত আমন্ত্ৰণ জনাইছে। ছিংগাপুৰৰ ঘটনাস্থলীত তদন্ত কৰাৰ বাবে শ্ৰীগুপ্তাৰ লগতে অসম আৰক্ষীৰ আৰু এগৰাকী বিষয়া ঘটনাস্থলীলৈ যাব বুলি তেওঁ উল্লেখ কৰে।
আমি ইতিমধ্যে ছিংগাপুৰৰ কনচাৰ্ণ অথৰিটিৰ পৰা কমিউনিকেশ্যন পাইছো। তেখেতসকলে আমাক 21 তাৰিখে আহিবলৈ দিছে, গতিকে আমাৰ টীম গৈ 20 তাৰিখ পাব ছিংগাপুৰত। ছিংগাপুৰত কিছুমান তদন্ত কৰিবলগীয়া আছে। ছিংগাপুৰত তদন্ত কৰিবলৈ হলে আমাৰ ছিংগাপুৰ চৰকাৰৰ অনুমতি সাপেক্ষেহে আমি কৰিব পাৰিম, আৰু এতিয়া সেই দিশত আমি বহুত আগবাঢ়িব পাৰিছো। আমাক ছিংগাপুৰ চৰকাৰে মাতিছে, তেওঁলোকে অনুমতি দিছে আহিবলৈ, গতিকে আমি যাম। তাত গৈ আমি ছিংগাপুৰৰ সংশ্লিষ্ট বিভাগ, সেই বিভাগৰ বিষয়ববীয়াৰ লগত আমি আলোচনাত বহিম আৰু তাত তদন্ত কেনেকে আগবাঢ়িব, কি কথা সবিশেষ আমি তেওঁলোকৰ লগত আলোচনা কৰিম।
ছিংগাপুৰত শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা 3গৰাকী প্ৰৱাসী অসমীয়াৰ কালি এছ আই টিয়ে ভাষ্য গ্ৰহণ কৰাৰ পাছত আজি কামৰূপ মহানগৰ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লোৱা হ'ব। এতিয়ালৈকে ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়াই এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ 12ম শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ই দ্বিতীয় স্থান লাভ কৰিছে। যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাওখুৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। বিজয়ী প্ৰতিযোগীসকলে তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান আৰু অধ্যয়ন কৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দাখিল কৰি পুৰস্কাৰ গ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ আৰু সময় দুয়ো এদিনতে প্ৰকাশ কৰা হ'ব। পুৰস্কাৰ ৰূপত প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে একোটাকৈ স্মাৰক, প্ৰমাণ পত্ৰ আৰু এটাকৈ ৰেডিঅ' ছেট লাভ কৰিব। পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা 9 অক্টোবৰত অসম মেঘালয় সীমান্তৰ তাপাতত সংঘটিত সংঘৰ্ষত নিহত অৰিয়েল টিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ হিমাদ্ৰী শেখৰ বৰদলৈয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ খান্দুলিস্থিত সীমান্ত পহৰা চকীত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। কোনো ব্যক্তি, সংগঠন বা বেচৰকাৰী সংস্থাই এই সন্দৰ্ভত যিকোনো তথ্য প্ৰমাণ বা নথি লিখিতভাৱে দাখিল কৰিব পাৰিব। পুৱা 11 বজাত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। কাতি বিহু উপলক্ষে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান অহা 18 অক্টোবৰত বন্ধ ঘোষণা কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিবে আজি এটা নিৰ্দেশযোগে এই কথা ঘোষণা কৰে। অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি উপলক্ষে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাটছিঙিমাৰীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলাখনৰ 449গৰাকী অংগনবাড়ী কৰ্মীক মোবাইল বিতৰণ কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও প্ৰসূতি মাতৃ আৰু শিশুক সুষম আহাৰ প্ৰদান কৰা হয়। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত সুষম আহাৰৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। মিচিং জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠন টি এম পি কেৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জনগোষ্ঠীটোৰ বসতি প্ৰধান বিভিন্ন অঞ্চলত উদযাপন কৰা হয়। গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ পানবাৰী গ্ৰাম্য ক্ৰীড়া সংস্থাৰ খেলপথাৰত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মিচিং ক্ৰীড়া সমাৰোহৰ বাবে খেলুৱৈ বাছনি শিবিৰো অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ধেমাজি জিলাৰ চিলাপথাৰতো আজি সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, আলোচনা সভা আৰু ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি গুমৰাগ নৃত্যৰে মিচিং ডেকা গাভৰুসকলে পৰিৱেশ জীপাল কৰি তোলে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই।